দ্বিতীয় বিৱৰণ তিনি অধ্যায়। বাছানৰ লোকসকলৰ সৈতে যুদ্ধ। তাৰ পাছত আমি ঘূৰি বাছান দেশৰ ফালে যোৱা বাটেদি গলো। আমাৰ লগত যুদ্ধ কৰিবলৈ বাছানৰ ৰজা উগ আৰু তেওঁৰ সকলো লোক ইদ্ৰী নগৰলৈ আমাক আক্ৰমণ কৰিবৰ কাৰণে ওলাই আহিছিল। তেতিয়া জিহুৱাই মোক কৈছিল, তুমি তেওঁলৈ ভয় নকৰিবা, কিয়নো মই তেওঁৰ ওপৰত তোমাক বিজয়ী কৰিলোঁ। তেওঁক, তেওঁৰ লোকসকলক আৰু তেওঁ দেশ তোমাৰ অধীনত শোধাই দিলোঁ। তুমি হিজবুন নিবাসী ইমৰিয়াসকলৰ ৰজা ছিহোনক যেনে কৰিছিলা, এওঁলোককো তেনে কৰিবা। এইদৰে আমাৰ ঈশ্বৰ জিহুৱাই বাছানৰ ৰজা উগক আৰু তেওঁ সকলো লোকক আমাৰ অধীনত শোধাই দিছিল। তাতে আমি তেওঁক আৰু তেওঁ সকলো লোককে আঘাত কৰি বধ কৰিছিলোঁ, এজনকো অৱশিষ্ট নাৰাখিলোঁ। সেই সময়ত আমি উগৰ সকলোবোৰ নগৰ অধিকাৰ কৰি লৈছিলোঁ। তেওঁ 60খন নগৰৰ সকলোৱে আমি দখল কৰিছিলোঁ, এটাও বাট নপৰিল। অগ্ৰুবৰ সমগ্ৰ অঞ্চল অৰ্থাৎ বাছান দেশৰ ৰজা উগৰ ৰাজ্য আমি অধিকাৰ কৰি লৈছিলোঁ। সেই নগৰবোৰ ওখ ওখ পাচিৰে ঘেৰি থোৱা আছিল আৰু তাত দুৱাৰ আছিল। দুৱাৰবোৰ হলখাৰে বন্ধ কৰি ৰখা আছিল। তাৰ উপৰিও বহুতো প্ৰাচীৰ নথকা নগৰো আছিল। আমি সেই সকলো নগৰ সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলোঁ। আমি হিজবুনৰ ৰজা ছিহোনলৈ যেনে কৰিছিলোঁ, তেনেকৈ নগৰৰ সকলো অধিবাসীৰ লগতে মহিলা, সৰু ল'ৰা ছোৱালী সকলোকে নিঃশেষে বিনষ্ট কৰিছিলোঁ। কিন্তু সকলো পশুধন আৰু নগৰৰ লুট কৰা বস্তুবোৰ আমি নিজৰ কাৰণে লৈ আহিছিলোঁ। সেই সময়ত আমি অৰ্নোন নদীৰ উপত্যকাৰ পৰা হমুন পাহাৰলৈকে জৰ্ডন নদী সিপাৰৰ এলেকা ইমৰিয়াসকলৰ দুজন ৰজাৰ হাতৰ পৰা অধিকাৰ কৰিছিলোঁ। ছিদোনৰ লোকসকলে এই হমুন পাহাৰক ছিৰিয়ুন বুলি কয় আৰু ইমৰিয়াসকলে ছনিৰ বোলে। সেই সমৰ্থল ভূমিৰ সকলোবোৰ নগৰ, সমস্ত গিলিয়ত এলেকা আৰু বাছান ৰজাৰ উগৰ ৰাজ্যৰ সকলো নগৰ, চলখা আৰু ইডেয়েলৈকে গোটেই বাছান দেশ আমি অধিকাৰ কৰিলোঁ। অৱশিষ্ট ৰফাৰিয়া লোকসকলৰ মাজত কেৱল বাছানৰ ৰজা উগেই জীৱিত আছিল। তেওঁ বিচনাখন লোহাৰে নিৰ্মিত আছিল। সেই বিচনা মানুহৰ হাতৰ মাপ অনুসাৰে দীঘলে 9 হাত, বহলে 4 হাত আছিল। সেইখন এতিয়াও জানো অমুনৰ বংশধৰসকলে বাস কৰা ৰবা নগৰত নাই। ভূমিৰ ভাগ বিতৰণ। সেই সময়ত আমি অধিকাৰ কৰা ঠাই অৰ্নোনৰ উপত্যকাৰ ওচৰত অৰুৰিয়ে নগৰৰ পৰা গিলিয়েডৰ পাৰ্বত্য অঞ্চলৰ আধা অংশ আৰু তাৰ নগৰবোৰ মই ৰুবেন আৰু গাদ ফৈদক দিলোঁ। গিলিয়ড দেশৰ বাকী অংশ আৰু অগ্ৰুবৰ সমগ্ৰ অঞ্চল অৰ্থাৎ বাছান দেশৰ ৰজা উগৰ ৰাজ্য মই মনছিৰ আধা ফৈদক দিলোঁ। বাছানৰ সেই অঞ্চলক ৰফাৰিয়াসকলৰ দেশ বোলা হয়। জাৰীৰ নামেৰে মনছিৰ এজন বংশধৰে গছুৰীয়া আৰু মাখাৰিয়াসকলৰ সীমালৈকে গোটেই অগ্ৰুব অঞ্চলটো অধিকাৰ কৰি নিজৰ নাম অনুসাৰে সেই ঠাইৰ নাম, এনেকি বাছানৰো নাম হৰ্বুট জাৰি ৰাখিছিল। আজিলৈকে এই নাম আছে। মই মাখিৰক গিলিয়ড দিলোঁ। অৰ্নোন ৰুবেন আৰু গাদ ফৈদৰ লোকক মই গিলিয়ডৰ পৰা অৰ্নোন উপত্যকাৰ মাজৰ সীমা পৰ্যন্ত আৰু জব্বুক নদীলৈকে দিলোঁ। জাবুক নদীখন অমুনৰ বংশধৰসকলৰ সীমা। ইয়াৰ আন সীমাবোৰ হৈছে জৰ্ডন নদীৰ উপত্যকাৰ সমৰ্থল ভূমি, কিন্নৰতৰ পৰা অৰাবা সাগৰলৈকে আৰু পূবফালৰ পিছগা পাৰ্বত্য অঞ্চলৰ এঢলীয়া ঠাইলৈকে। সেই সময়ত মই আপোনালোকক এই বুলি কৈ আদেশ দিছিলোঁ, আপোনালোকৰ ঈশ্বৰ জিহুৱাই এই ঠাই আপোনালোকৰ অধিকাৰৰ অৰ্থে দিলে, কিন্তু আপোনালোকৰ যোদ্ধাসকলে সুসজ্জিত হৈ আপোনালোকৰ অন্যান্য ইজৰাইলীয়া ভাইসকলৰ আগে আগে নদী পাৰ হৈ যাব লাগিব। অৱশ্যে মই আপোনালোকক যিবোৰ নগৰ দিলোঁ, সেই নগৰবোৰত আপোনালোকৰ ভাইজা ল'ৰা ছোৱালীৰ লগতে আপোনালোকৰ পশুধনবোৰ থাকিব। মই জানো যে আপোনালোকৰ বহুত পশুধন আছে। যিহুৱাই আপোনালোকক জিৰণিৰ ভূমি দিয়াৰ দৰে আপোনালোকৰ ভাইসকলেও জৰ্দন সিপাৰে আপোনালোকৰ ঈশ্বৰ যিহুৱাই তেওঁলোকক দিয়া জিৰণিৰ ভূমি অধিকাৰ নকৰা পৰ্যন্ত আপোনালোকে তেওঁলোকক সহায় কৰিব লাগিব। তাৰ পাছতে মই আপোনালোকক দিয়া নিজৰ নিজৰ আধিপত্যলৈ আপোনালোক প্ৰত্যেকেই ঘূৰি আহিব। সেই সময়ত মই যীহোচুৱাক এই আজ্ঞা দি কৈছিলোঁ, তোমালোকৰ ঈশ্বৰ যীহোৱাই সেই দুজন ৰজালৈ কৰা সকলো কাৰ্য তুমি নিজ চকুৰে দেখিলা। তোমালোকে পাৰ হৈ যি ৰাজ্যলৈকে যাবা, সেই ৰাজ্যবোৰলৈকো যীহোৱাই সেইদৰে কৰিব। তোমালোকে তেওঁলোকলৈ ভয় নকৰিবা, কিয়নো তোমালোকৰ ঈশ্বৰ যীহোৱাই নিজে তোমালোকৰ পক্ষে যুদ্ধ কৰিব। মুচিয়ে কনানত প্ৰৱেশৰ অনুমতি নাপালে। সেই সময়ত মই যীহোৱাক মিনতি কৰি কৈছিলোঁ, হে মোৰ প্ৰভু যীহোৱা, আপুনি যে কিমান মহান আৰু আপোনাৰ হাত কিমান যে শক্তিশালী, তাক আপুনি আপোনাৰ দাসক দেখুৱাবলৈ আৰম্ভ কৰিছে। আপুনি যি মহৎ আৰু শক্তিসম্পন্ন কাৰ্যবোৰ কৰিছে, তেনে কাৰ্য কৰিব পৰা এনে কোন দেৱতা স্বৰ্গত বা পৃথিৱীত আছে? মই আপোনাৰ ওচৰত বিনয় কৰিছোঁ, মোক জৰ্দন নদী পাৰ হ'বলৈ আৰু সেই উত্তম দেশ প্ৰত্যক্ষ কৰিবলৈ দিয়ক। মোক সেই সুন্দৰ পাৰ্বত্য দেশ আৰু লিবানুন দৰ্শন কৰিবলৈ দিয়ক। কিন্তু আপোনালোকৰ কাৰণেই যীহোৱা মোৰ ওপৰত ক্ৰুদ্ধ হৈ আছিল, তেওঁ মোৰ বিনয় শুনিবলৈ অস্বীকাৰ কৰিলে। যীহোৱাই মোক কৈছিল, তোমাৰ বাবে ইমানেই যথেষ্ট, এই প্ৰসংগত মোক আৰু কোনো কথা নকবা। তুমি পিছগা চূড়ালৈ উঠি যোৱা আৰু তাৰ পশ্চিমফালে, উত্তৰফালে, দক্ষিণফালে আৰু পূবফালে চকু তুলি চোৱা। এই সকলো তুমি নিজৰ চকুৰে প্ৰত্যক্ষ কৰিবা, কিন্তু তুমি জৰ্দন নদী অতিক্ৰম নকৰিবা। তাৰ পৰিৱৰ্তে তুমি যীহোচুৱাক নিৰ্দেশ দিবা, তুমি অৱশ্যে তেওঁক উৎসাহিত আৰু সবল কৰিবা, কিয়নো তেওঁৱে এই লোকসকলক নেতৃত্ব দি আগে আগে গৈ পাৰ কৰি নিব। তুমি কেৱল দেশখন দেখাহে পাবা, কিন্তু যীহোচুৱাই তেওঁলোকক সেই দেশ অধিকাৰ কৰাব। সেয়ে আমি বৈত পিউৰৰ বিপৰীত ফালৰ উপত্যকাত থাকি গ'লোঁ।